এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিমবংগৰ প্ৰথম পৰ্যায় আৰু তামিলনাডুৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি ফাষ্টট্ৰেক আদালতত পুনৰ শুনানি গ্ৰহণ। অহা 28 এপ্ৰিলত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায় আৰু তামিলনাডু বিধানসভাৰ একক পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। সন্ধিয়া 6 বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। অৱশ্যে 6 বজাৰ পূৰ্বে শাৰীত থিয় হৈ থকা ভোটদাতাসকলক নিৰ্ধাৰিত সময়ৰ পাছতো ভোটদান কৰিবলৈ দিয়া হ'ব। পশ্চিমবংগত প্ৰথম পৰ্যায়ত 16খন জিলাৰ 152টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। ৰাজ্যখনত এই পৰ্যায়ত 1478গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। 152টা সমষ্টিত 44,000 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 7,384টা অতি স্পৰ্শকাতৰ নাইবা জটিল বুলি চিনাক্ত কৰা হৈছে। ৰাজ্যখনত 3,60,00,000ৰো অধিক ভোটদাতাই আজি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত বিয়লি 5 বজালৈ 89.90% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ, কোচবিহাৰ, উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, মালদা, মুৰ্ছিদাবাদ, বীৰভূম, পশ্চিম বৰ্ধমান, পুৰুলীয়া, বানকুৰা, ঝাৰগ্ৰাম, পশ্চিম মেদিনীপুৰ আৰু পূব মেদিনীপুৰ জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইপিনে তামিলনাডু বিধানসভাৰ 234খন আসনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণত বিয়লি 5 বজালৈ 82.24% ভোটদান হৈছে। আজিৰ ভোটগ্ৰহণত 5,73,00,000ৰো অধিক ভোটদাতাই 4,023গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি অনুষ্ঠিত হয়। আদালতে অভিযুক্তগৰাকীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে আৰু 30 এপ্ৰিললৈ ৰায়দান সংৰক্ষিত ৰাখে। উল্লেখযোগ্য যে অভিযুক্ত মহন্তৰ জামিন আবেদন সন্দৰ্ভত কালি আদালতে শুনানি গ্ৰহণ কৰে যদিও সময়ৰ অভাৱত সেয়া সম্পূৰ্ণ নোহোৱাৰ বাবে আজি পুনৰ শুনানি অনুষ্ঠিত হয়। আজি অভিযুক্ত পক্ষৰ অধিবক্তাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি আগবঢ়োৱাৰ বিপৰীতে অসম চৰকাৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে এই জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰে। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে জামিন আবেদনৰ ৰায় প্ৰদানৰ বাবে 30 এপ্ৰিলৰ দিনটো ধাৰ্য কৰে। এই সন্দৰ্ভত এগৰাকী অধিবক্তাই সাংবাদিকৰ আগত এইদৰে কয়।
আধা পাৰ্ট হৈছিলে, আজি পাৰ্ট আধ হ'ল, পাৰ্ট আধ হোৱাৰ পিছত আজি বাকীখিনি যিখিনি বাকী আছিলে আপোনাৰ বেইল হিয়াৰিং ৰিগাৰ্ডিং, সেইখিনি আজি শেষ হ'ল। শেষ হোৱাৰ পিছত আজি অনাৰেবল কোৰ্টে এইটো ৰিজাৰ্ভ কৰিছে, অহা 30 এপ্ৰিলত তাৰ জাজমেণ্টটো শুনাব। আৰু আপোনাৰ ইন দ্য মিনটাইম আপোনাৰ যিখিনি মানে চাৰ্জ ফ্ৰেমিং আছিলে, চাৰ্জ ফ্ৰেমিঙৰ হিয়াৰিংখিনিও কণ্টিনিউ প্ৰচেছত চলি আছে। আৰু ছেকেণ্ড হাফত আপোনাৰ জিম্মা এটা আছিলে, যিটো শ্যামকানু মহন্তৰ কিছুমান ডকুমেণ্টছ বিচাৰি জিম্মা ফাইল কৰিছিলে, আৰু সেই জিম্মাৰ শুনানিটো আজি খতম হ'ল আৰু সেইটো আপোনাৰ 30 তাৰিখে আপোনাৰ সেইটো অৰ্ডাৰটো দিব। আৰু তেখেতে যিখিনি ভুল আছিলে সেইখিনি ভুলখিনি শুধৰাই তেখেতে পেটিশ্যন ফাইল কৰিছে, তো অহাকালি সেইখন পেটিশ্যন বেইলৰ পেটিশ্যনখন তেখেতে অহাকালি কোৰ্টে ল'ব। এইটো কণ্টিনিউ প্ৰচেছত আপোনাৰ বেইল হিয়াৰিংটো যেতিয়ালৈ চলে চলিব আৰু লগতে আপোনাৰ চাৰ্জ ফ্ৰেমিংটো যিহেতু চলি আছে কণ্টিনিউ প্ৰচেছত, তো চাৰ্জ ফ্ৰেমিংটো কণ্টিনিউ প্ৰচেছত চলিব।
আদালতত আজি অভিযুক্ত শ্যামকানু মহন্তৰ পত্নীয়ে আৰক্ষীয়ে জব্দ কৰা কেতবোৰ সামগ্ৰী ব্যক্তিগত বুলি উল্লেখ কৰি সেয়া ঘূৰাই বিচাৰি আবেদন দাখিল কৰিছিল। এই আবেদনখনৰো 30 এপ্ৰিলৰ দিনাই ৰায়দান কৰা হ'ব। ইপিনে আন এগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আজি কোৰ্ট ফি সংলগ্ন কৰি শপতনামা দাখিল কৰে। আদালতে কালি শপতনামাত কোৰ্ট ফি নলগোৱাৰ বাবে সেয়া শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। কাইলৈ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ আদালতে অভিযুক্তৰ ওপৰত গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভতো কাইলৈ শুনানি গ্ৰহণ কৰিব। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল অহা 28 এপ্ৰিলত ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। যোৱা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এইবাৰ 3,30,744গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে কলা শাখাত 2,47,865গৰাকী, বিজ্ঞান শাখাত 61,568গৰাকী আৰু বাণিজ্য শাখাত 19,806গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। হাইলাকান্দি ডক্টৰ অতনু নাথলৈ 2026বৰ্ষৰ ব্ৰেক থ্ৰ প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স বঁটা আগবঢ়োৱা হৈছে। বিজ্ঞানৰ অস্কাৰ হিচাপে জনাজাত এই বঁটা বিশ্বৰ 376গৰাকী বিজ্ঞানীলৈ যৌথভাৱে আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত ডক্টৰ অতনু নাথসহ ভাৰতৰ 11গৰাকী বিজ্ঞানী আছে। ডক্টৰ নাথ এই সন্মান লাভ কৰা উত্তৰ পূবৰ প্ৰথমগৰাকী বিজ্ঞানী। তেওঁ আধুনিক কণা বিজ্ঞানৰ যুগান্তকাৰী মিউয়ন G2 পৰীক্ষাৰ বাবে এই সন্মান লাভ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰ্চুৱেল ব্যৱস্থাৰে অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান গুৱাহাটী, অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে 15 মাৰ্চৰ পৰা এই বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কথোপকথন কালত শ্ৰীসিন্ধিয়াই কাৰ্যসূচীত ভাগ লোৱা শিক্ষাৰ্থীসকলক নিজ নিজ ৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ দূত হিচাপে কাম কৰিবলৈ উৎসাহিত কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাষ্ট্ৰীয় একতাৰ এনাজৰী সুদৃঢ় কৰা, পাৰস্পৰিক সন্মান বৃদ্ধি আৰু দেশৰ যুৱ প্ৰজন্মৰ মাজত উমৈহতীয়া দায়িত্বৰ মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত এনে কাৰ্যসূচীৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি, জনসাধাৰণ আৰু পৰম্পৰাৰ অভিজ্ঞতা প্ৰদান কৰি শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয় একতা আৰু সংহতিৰ দূতৰূপে গঢ়ি তোলাই অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে। আৱেগিক সংহতি আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে উমৈহতীয়া দায়িত্বৰ মনোভাৱ গঢ়ি তোলাৰ লক্ষ্যৰে উত্তৰ পূব পৰিষদে এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 133 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও কাইলৈৰ ভিতৰত নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি নাৰ্ক সমন্বয় কেন্দ্ৰৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলাখনত ড্ৰাগছৰ সৰবৰাহ আৰু ব্যৱহাৰ ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয়। বলবৎকাৰী সংস্থাসমূহৰ মাজত সু সমন্বয়, চোৰাংচোৱা তথ্যৰ আদান প্ৰদান আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৱলী শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। বৈঠকত কঠোৰ আইনী বলবৎকৰণৰ লগতে জনসজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোচনা কৰা হয়। জিলা প্ৰশাসনে এক সমন্বিত আৰু স্থায়ী পন্থা অৱলম্বন কৰি ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে নিজৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ 10ম শ্ৰেণী পৰীক্ষা 2026ৰ দ্বিতীয় পৰ্যায় 15 মেৰ পৰা অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ ফলাফল উন্নত কৰিব বিচৰা শিক্ষাৰ্থীসকলে এই পৰীক্ষা দিব পাৰিব। প্ৰথম পৰ্যায়ত উত্তীৰ্ণ সকলো বিদ্যাৰ্থীকে বিজ্ঞান, গণিত, সমাজ বিজ্ঞান আৰু ভাষাৰ ভিতৰৰ যিকোনো 3টা বিষয়ৰ ফলাফল উন্নত কৰাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। উল্লেখযোগ্য যে CBSEয়ে যোৱা 15 এপ্ৰিলত 10ম শ্ৰেণীৰ ফলাফল ঘোষণা কৰিছিল। ধেমাজি জিলাৰ গাই নৈৰ ওপৰত নিৰ্মীয়মান দলঙৰ গাৰ্ডৱাল খহি পৰাৰ ঘটনাক লৈ আজি চিলাপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত কৰে। চিলাপথাৰৰ জোনাই সংমণ্ডল লোকনিৰ্মাণ কাৰ্যালয়ৰ সন্মুখত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু মাদুৰী পথাৰ আৰু শ্ৰীপানী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান তথা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে নীলখৰৰ পৰা বালিজান সংযোগী গাই নৈৰ ওপৰত নিৰ্মীয়মান দলংখনৰ গাৰ্ডৱাল ৰঙালী বিহুৰ দিনাই ভাঙি পৰাক লৈ বিভিন্ন ছাত্ৰ সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে। কালি জাতীয়তাবাদী যুৱ পৰিষদে ধেমাজিৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখানৰ বলাইঘাট দলঙৰ সমীপৰ পথৰ দাঁতিত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো মহখুলি চাপৰি নিবাসী ধন ৰাভাৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে, যোৱা নিশা প্ৰায় 9 মান বজাত ঘৰৰ পৰা ওলাই অহা যুৱকজনৰ মৃতদেহ আজি পুৱাৰ ভাগত বলাইঘাটত উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একনা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 40 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। পশ্চিমবংগৰ প্ৰথম পৰ্যায় আৰু তামিলনাডুৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি ফাষ্ট ট্ৰেক আদালতত পুনৰ শুনানি গ্ৰহণ। অহা 28 এপ্ৰিলত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি।